শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত ক্ৰমাৎ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ বাবে ৰাজ্যখনৰ বাজেটত পুঁজি আবণ্টন, অসম চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা, ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত অসমৰ চাহৰ বিপণী স্থাপনৰ বাবে হৰভোগৰ যুৱক প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্ৰণ, আৰু আই চি চি চেম্পিয়নছ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ডুবাইত আজি ভাৰত অষ্ট্ৰেলিয়া মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত ক্ৰমাৎ হত্যা ধৰ্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডঃ শৰ্মাই আইন শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইনসংগত ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই দিয়া তথ্য অনুসৰি 2020 চনত 1031টা, 2021 চনত 1192টা, 2022 চনত 1072টা, 2023 চনত 1025টা, 2024 চনত 926টা আৰু চলিত বৰ্ষৰ 23 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত 102টা হত্যাৰ ঘটনা সংঘটিত হৈছে। মাদক দ্ৰব্য যেনে ভাং, হেৰইন আদিৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য 30% অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় 280 কোটি 66 লাখ টকা ব্যয় কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে 925 কোটি 47 লাখ টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছিল যদিও এতিয়া এই ব্যয়ৰ প্ৰস্তাৱিত পৰিমাণ সংশোধিত কৰি 1279 কোটি 88 লাখ টকালৈ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2021 চনৰ শেষৰ ফালে দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও এই কাম মাজতে বন্ধ আছিল। যোৱা বছৰৰ ছেপ্টেম্বৰত দলংখনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা চলিত বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বিষয়ত আলোচনা কৰা হয়। তদুপৰি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত 2 কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্ৰীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে গুৱাহাটীৰ উজান বজাৰৰ মহিলা ভাওনা দলে ছত্তীশগড়ত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিব। অসমত শীঘ্ৰে ছত্তীশগড় ভৱন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীডেকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ছত্তীশগড়তো অসম ভৱন স্থাপনৰ বাবে আহান জনায়। ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাৰ তৎপৰতাত মহাপুৰুষজনৰ নামত বিশ্ববিদ্যালয়ৰ আসন প্ৰতিষ্ঠা কৰিবলৈ লোৱা সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আদৰণি জনাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি প্ৰসাৰৰ ক্ষেত্ৰত এয়া উল্লেখনীয় বতৰা বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। দেশৰ প্ৰেক্ষাপটত পঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে ৰাজ্যপাল ৰমেন ডেকা তথা ছত্তীশগড় চৰকাৰক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰে পৰা পৰ্যায়ক্ৰমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। একেদৰে অহা 6 মাৰ্চত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ আৰু 7 মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ডঃ শৰ্মাই পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া সকলক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ অনুত্তীৰ্ণসকলক হতাশ নহৈ অহা বছৰ পুনৰ চেষ্টা কৰাৰ বাবে পৰামৰ্শ দিয়ে।
যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম, যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব, মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম। পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুয়োটাই আহে, তাক লৈ বহুত চিন্তা কৰিব নালাগে। জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ, ৰিজাল্ট আপোনালোকে জানেই, OMRC-ত আপোনালোকে চায়েই আছে। গতিকে পোৱা আৰু নোপোৱা দুয়োটাই জীৱনৰ একো একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব।
নিৰ্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াসকলক বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা গ্ৰহণৰ সুযোগ দিব। সন্মিলনত IT আৰ্কিটেকচাৰ, ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা, সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰসাৰ বৃদ্ধিৰ লগতে আধুনিক নিৰ্বাচন ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত অসমৰ চাহৰ এখন বিপণী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্ৰণ জনাইছে। সমগ্ৰ দেশকে অসমৰ চাহৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ৰিভাৰ বেকী টি কোম্পানীৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্তা ৰয়ে কৰ্পৰেট জগতৰ চাকৰি ত্যাগ কৰি অসমৰ চাহৰ সোৱাদ দেশবাসীক দিয়াৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান, সমাৰোহ, সমাৱেশ আদিৰ জৰিয়তেও প্ৰচেষ্টা চলাই আহিছে। শ্ৰীৰয়ে সদ্যসমাপ্ত মহাকুম্ভ মেলাৰ কলাগ্ৰামতো কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অনুৰোধত চাহৰ বিপণী দি সমাদৃত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাঞ্জন কুমাৰ ৰয়ৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি যুৱকগৰাকীৰ এই প্ৰচেষ্টা আৰু সাফল্য ৰাজ্যখনৰ বাবে আশা ব্যঞ্জক বুলি প্ৰকাশ কৰে। ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি নিশা সেনাবাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ চাৰিগৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰিছিল। ইয়াৰে দুজন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষী অভিযানকালত প্ৰায় 30 কিলোগ্ৰাম ওজনৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে। ইপিনে আছাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে প্ৰতিবেশী ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাৰ মানভূম সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা দলৰ উপস্থিতিৰ তথ্য লাভ কৰি অভিযান আৰম্ভ কৰিছে। নামচাইৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এই অঞ্চলটোৰে উগ্ৰপন্থীৰ আহ যাহ ৰোধ কৰাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থান পথসমূহ চীল কৰি দিয়া হৈছে। দেশৰ 8খন ৰাজ্যৰ মাজেৰে যোৱা 28খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ 6,327 শিশুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰকে ধৰি নদীসমূহত 635 শিশুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে। 2020 চনত এই জৰীপ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ সপ্তম বৈঠকত অংশ লোৱাৰ সময়ত এই জৰীপ সম্পৰ্কীয় প্ৰতিবেদন মুকলি কৰে। দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই জৰীপ 8,500 কিলোমিটাৰ নদীপথ সামৰি 3,150 কৰ্মদিনত সম্পূৰ্ণ কৰা হৈছে বুলি পৰিৱেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ, কুলচি আৰু সোৱণশিৰি নদীত এই শিশু থকাৰ তথ্য পোৱা গৈছে। নাগালেণ্ডৰ ৰাজনৈতিক বিষয়সমূহৰ সমাধানৰ বাবে ৰাজ্যখনৰ বিধানসভা একগোট হৈ ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত লৈছে বুলি ৰাজ্যপাল লা গণেশনে প্ৰকাশ কৰিছে। কোহিমাত কালি নাগালেণ্ড বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনা দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ নেতৃত্বত চৰকাৰে যোৱা বছৰৰ 12 ডিচেম্বৰত নাগালেণ্ডৰ জনজাতীয় সংগঠন আৰু নাগৰিক সমাজৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্যই যোৱা বছৰৰ 21 নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নাগালেণ্ডৰ ৰাজনৈতিক সমস্যাৰ ক্ষিপ্ৰ সমাধান সন্দৰ্ভতো আলোচনা কৰিছিল। চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত স্মাৰকপত্ৰৰ তৃতীয়টো খচৰাও দাখিল কৰিছে। বিষয়টো সন্দৰ্ভত দুলানি আলোচনা অনুষ্ঠিত হৈছে বুলিও ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে। শ্ৰীগণেশনে শীঘ্ৰে এই বিষয়টো নিষ্পত্তি হ'ব বুলি আশা প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 56সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলীট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি উষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলীটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে। শ্ৰীসোণোৱালে নিজৰ ভাষণত কয় যে অসমে বিশ্বৰ বুকুত নিজৰ স্থিতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হলে শিক্ষাৰ সমানে সংস্কৃতি, গৱেষণা, ক্ৰীড়া আদিৰ ক্ষেত্ৰতো সফলতাৰ খতিয়ান দিব লাগিব। যুৱশক্তি দেশৰ মহাশক্তি আৰু এই শক্তিয়ে শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ দিশত গুৰুত্ব দি নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহান জনায়। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও জিন্দিৰাণী ডেকাৰ সৈতে।
চলিত অসম বিধানসভা অধিৱেশনৰ কালিৰ কাৰ্যসূচী আৰু লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত 97 সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ঠাই পাইছে। ছত্তীশগড়ৰ ৰায়পুৰত অৱস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা হ'ব বুলি ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ঘোষণা কৰে। এই বাতৰিটো দৈনিক অসমৰ লগতে কেইবাখনো কাকতে প্ৰকাশ কৰিছে। অসম চুক্তিৰ আধাৰত বিগত 31 জানুৱাৰীলৈকে মুঠ 1,65,992 বিদেশী লোক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 30,115 বহিষ্কাৰ কৰা হৈছে। বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা এই তথ্যৰ ভিত্তিত দৈনিক জনমভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। বিশ্ব বন্যপ্ৰাণী দিৱসত কালি গিৰ ৰাষ্ট্ৰীয় উদ্যান চৌহদত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ সপ্তম বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিপন্ন বন্যপ্ৰাণী সংৰক্ষণ, বনজুই নিয়ন্ত্ৰণ, বন্যপ্ৰাণী মানৱ সংঘাত নিৰ্মূলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ পোষকতা কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে ফটোসহ প্ৰকাশ কৰিছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত গুৱাহাটীৰ সচলত 3টা সংগঠনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি তথা যশস্বী দৌৰবিদ পি টি উষাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ কালি শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই বাতৰিটো অসমীয়া খবৰ কাকতে ফটোসহ সবিস্তাৰে প্ৰকাশ কৰিছে। সংগীত নাটক একাডেমী বঁটা, বিষ্ণুৰাভা বঁটা প্ৰাপক ব্যাস সংগীতৰ আজন্ম সাধক লোকশিল্পী শিল্পী পেঞ্চনাৰ ধৰ্মেশ্বৰ নাথোজাৰ কালি দেহাৱসান ঘটে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। অসমৰ চাহ জনগোষ্ঠীৰ চহকী ঝুমুৰ নৃত্যক বিশ্বত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ঝুমুৰীৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে 6,000 পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ নহল। এইসকল পৰীক্ষাৰ্থীক পুনৰ পৰীক্ষা দিয়াৰ দাবী সন্দৰ্ভত আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰত 635 শিশুৰ অৱস্থিতি ধৰা পৰিছে বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে। এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতৰ ছাৰ্ভে ৰেকৰ্ডছ 635 ৰিভাৰ্ছ ডলফিনছ ইন ব্ৰহ্মপুত্ৰ শিৰোনামেৰে প্ৰকাশ পাইছে। অবৈধ বাংলাদেশী চিনাক্তকৰণ আৰু তেওঁলোকক ঘূৰাই পঠোৱাটো এটা বৃহৎ সমস্যা হিচাপে দেখা দিছে। এই সন্দৰ্ভত দ্য চেণ্টিনেল কাকতে 85,024 ডিক্লেয়াৰ ফৰেনাৰ্ছ ইন দ্য ষ্টেট ৰিমেইন এট লৰ্ছ শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আহক পুনৰ বাতৰিৰ বাবে অৰুণিমা গোস্বামীৰ ওচৰলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি। ডুবাইত আজি ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। গ্ৰুপ এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক 44 ৰাণত পৰাস্ত কৰি আটাইকেইখন খেলত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। নিউজিলেণ্ডে কাইলৈ লাহোৰত গ্ৰুপ বিৰ বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। দৰং জিলাৰ চিপাৰজাৰৰ হাতীমুৰীয়া নিবাসী সংগীত নাটক একাডেমীৰ অমৃত বঁটা, ৰাজ্য চৰকাৰৰ বিষ্ণুৰাভা বঁটা আৰু শিল্পী পেঞ্চন লাভ কৰা ব্যাস সংগীতৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথৰ কালি বিয়লি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। শিল্পীগৰাকী কালি হঠাৎ অসুস্থ হৈ পৰাত তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নাথৰ মৃত্যুত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, চিপাৰজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিভিন্ন ঠাইত পাতলীয়া বৰষুণ হোৱাৰো আগলি বতৰা দিছে। ৰাজ্যত ক্ৰমাৎ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ বাবে ৰাজ্যখনৰ বাজেটত পুঁজি আবণ্টন। অসম চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰে পৰা পৰ্যায়ক্ৰমে ঘোষণা। ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত অসমৰ চাহৰ বিপণী স্থাপনৰ বাবে হৰভোগৰ যুৱক প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্ৰণ। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ডুবাইত আজি ভাৰত অষ্ট্ৰেলিয়া মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।